জিহিজকেল ৪৬ অধ্যায়। প্ৰভু যীহোৱাই এই কথা কৈছে, পূবফালে মুখ কৰা ভিতৰ চোতালখনৰ বাটচৰাটোৰ কাম কৰা ছয় দিন বন্ধ থাকিব, কিন্তু বিশ্ৰাম দিনত আৰু ন জুনৰ দিনা খোলা হ'ব। আৰু অধিপতিজনৰ বাহিৰৰ পৰা বাটচৰাৰ বাৰাণ্ডাৰ বাটেদি সোমাই বাটচৰাটোৰ দুৱাৰ খুঁটাৰ ওচৰত থিয় হ'ব, আৰু পুৰোহিতসকলে তেওঁৰ হোম বলি ও মংগলাৰ্থক বলি উৎসৰ্গ কৰিব, আৰু তেওঁ দুৱাৰদলিত প্ৰণিপাত কৰিব। পাছত ওলাই যাব, তেওঁ বাটচৰাটোৰ গধূলি নোহোৱালৈকে বন্ধ কৰা নাযাব। আৰু দেশৰ প্ৰজাসকলে বিশ্ৰাম দিনত আৰু নৰ জোনত জিহুৱাৰ আগত সেই বাটচৰাটোৰ প্ৰৱেশ স্থানত প্ৰণিপাত কৰিব। আৰু জিহুৱাৰ উদ্দেশ্যে অধিপতিজনে উৎসৰ্গ কৰিবলগীয়া হোম বলি এই, বিশ্ৰামবাৰে ছটা নিঘুনি মেৰচাক পোৱালি আৰু এটা নিঘুনি মতা মেৰচাক হ'ব। মতা মেৰচাকটোৰ লগত দিয়া ভক্ষ্য নৈবেদ্য এক ঐফাৰ হ'ব, আৰু মেৰচাক পোৱালিবোৰৰ লগত দিয়া ভক্ষ্য নৈবেদ্য তেওঁৰ শক্তি অনুসাৰে হ'ব, আৰু এক এক ঐফাৰ লগত এক এক হীন তেল হ'ব। আৰু ন জুনৰ দিনা এটা নিঘুনি ডেকা ভতৰা হ'ব, আৰু ছটা মেৰচাক পোৱালি আৰু এটা মতা মেৰচাক হ'ব, এইবোৰো নিঘুনি হ'ব। আৰু ভতৰাটোৰ লগত এক ঐফা, মতা মেৰচাকটোৰ লগত এক ঐফা, মেৰচাক পোৱালিবোৰৰ লগত তেওঁৰ শক্তি অনুসাৰে, আৰু এক এক ঐফাৰ লগত এক এক হীন তেল দি তেওঁ ভক্ষ্য নৈবেদ্য যুগুত কৰিব। যেতিয়া অধিপতিজন সোমাব, তেতিয়া তেওঁ বাটচৰাটোৰ বাৰাণ্ডাৰ বাটেদি সোমাব আৰু সেই একেই বাটেদিয়ে ওলাই যাব। কিন্তু যেতিয়া দেশৰ প্ৰজাসকল নিৰূপিত উৎসৱত জিহুৱাৰ আগলৈ আহিব, তেতিয়া যিজনে প্ৰণিপাত কৰিবলৈ উত্তৰ বাটচৰাটোৰ বাটেদি সোমাব, সেই দক্ষিণ বাটচৰাটোৰ বাটেদি ওলাই যাব, আৰু যিজনে দক্ষিণ বাটচৰাটোৰ বাটেদি সোমাব তেওঁ উত্তৰ বাটচৰাটোৰ বাটেদি ওলাই যাব। তেওঁ সোমোৱা বাটচৰাটোৰ বাটেদি ওলাই নাযাব, কিন্তু পোনে পোনে ওলাই যাব। আৰু তেওঁলোক সোমোৱা সময়ত অধিপতিজন তেওঁলোকৰ মাজত হৈ সোমাব, আৰু ওলোৱা সময়ত তেওঁলোক সকলোৱে একেলগে ওলাব। পৰ্বতবোৰ আৰু নিৰূপিত সময়ত ভক্ষ্য নৈবেদ্য এটা এটা ভতৰাৰ লগত এক এক ঐফা, এটা এটা মতা মেৰৰ লগত এক এক ঐফা, মেৰ পোৱালিবোৰৰ লগত তেওঁ শক্তি অনুসাৰে, আৰু এক এক ঐফাৰ লগত এক এক হিম তেল হ'ব। আৰু যেতিয়া অধিপতিজনে ইচ্ছামতে দিয়া উপহাৰ উৎসৰ্গ কৰিব, অৰ্থাৎ জিহুৱাৰ উদ্দেশ্যে হোম বলি বা মংগলাৰ্থক বলি ইচ্ছামতে দিয়া উপহাৰস্বৰূপে উৎসৰ্গ কৰিব, তেতিয়া পূবফালে মুখ কৰা বাটচৰাটো তেওঁৰ কাৰণে খোলা হ'ব, আৰু তেওঁ বিশ্ৰামবাৰে কৰা দৰে নিজৰ হোম বলি আৰু মংগলাৰ্থক বলি উৎসৰ্গ কৰিব। পাছে তেওঁ বাহিৰলৈ যাব, আৰু তেওঁ ওলাই যোৱাৰ পাছত বাটচৰাটো বন্ধ কৰা হ'ব। আৰু তুমি দিনে দিনে জিহুৱাৰ উদ্দেশ্যে হোম বলিৰ কাৰণে এটা এটা এবছৰীয়া নিঘুনি মেৰ পোৱালি উৎসৰ্গ কৰিবা। প্ৰতি ৰাতিপুৱা তুমি তাক উৎসৰ্গ কৰিবা, আৰু তুমি ঐফাৰ ছয় ভাগৰ এভাগ আৰু মিহি আটাগুৰি ভেজাবলৈ হীনৰ তিনি ভাগৰ এভাগ তেল দি প্ৰতি ৰাতিপুৱা তাৰ লগত এক এক ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা। সেয়ে চিৰস্থায়ী নিয়ম অনুসাৰে নিত্য নিত্য জিহুৱাৰ উদ্দেশ্যে দিবলগীয়া ভক্ষ্য নৈবেদ্য। এইদৰে তেওঁলোকে প্ৰতি ৰাতিপুৱা নিত্য হোম বলিৰ অৰ্থে মেৰ পোৱালি, ভক্ষ্য নৈবেদ্য আৰু তেল উৎসৰ্গ কৰিব। প্ৰভু যীহুৱাই এই কথা কৈছে, যদি অধিপতিজনে তেওঁ পুত্ৰসকলৰ কোনো এজনক কিবা বস্তু দান কৰে, তেন্তে সেই বস্তুত সেইজনৰ স্বত্ব থাকিব, সেয়ে তেওঁ পুত্ৰসকলৰ হ'ব। পুত্ৰ পৌত্ৰাদিকৰ্মে তাত তেওঁলোকৰ স্বত্ব থাকিব, কিন্তু তেওঁ যদি তেওঁৰ আধিপত্যৰ পৰা তেওঁৰ বন্দীবোৰৰ কোনো বন্দীক কিবা বস্তু দান কৰে, তেন্তে সেয়ে মুক্তিৰ বছৰলৈকে তাৰ হৈ থাকিব। তাৰ পাছত অধিপতিজনৰ পুনৰাই হ'ব, কিন্তু তেওঁ আধিপত্য হ'লে তেওঁ পুত্ৰসকলৰ হ'ব। ইয়াৰ উপৰিও অধিপতিজনে প্ৰজাসকলৰ আধিপত্যৰ পৰা তেওঁলোকক খেদাবৰ কাৰণে তেওঁলোকৰ আধিপত্যৰ পৰা একো নল'ব। মোৰ প্ৰজাসকলৰ এজনো নিজ আধিপত্যৰ পৰা ছিন্ন ভিন্ন নহ'বৰ কাৰণে তেওঁ নিজ আধিপত্যৰ পৰাই তেওঁৰ পুত্ৰসকলক আধিপত্য দিব। তাৰ পাছত তেওঁ উত্তৰফালে মুখ কৰা পুৰোহিতসকলৰ পবিত্ৰ কোঠালীলৈ বাটচৰাটোৰ কাষৰ প্ৰৱেশস্থানেদি মুখ নিলে, আৰু চোৱা, পশ্চিম দিশে পাছফালে এখন ঠাই আছিল। তেতিয়া তেওঁ মোক ক'লে, পুৰোহিতসকলে লোকসকলক পবিত্ৰ কৰিবলৈ দুখাৰ্থক বলি, পাপাৰ্থক বলি আৰু ভক্ষ্য নৈবেদ্য বাহিৰ চোতালখনলৈ নিনিবৰ কাৰণে সেই পাপাৰ্থক ও দুখাৰ্থক বলি সিজোৱা আৰু ভক্ষ্য নৈবেদ্য তাও দিয়া ঠাই এইয়ে। তেতিয়া তেওঁ মোক বাহিৰ চোতালখনলৈ নি চোতালখনৰ চাৰিচুকেদি ফুৰালে, আৰু চোৱা, চোতালখনৰ প্ৰত্যেক চুকত এখন এখন চোতাল আছিল। চোতালখনৰ চাৰিচুকত গড়েৰে আবিত 40 হাত দীঘল আৰু 30 হাত বহল এখন এখন চোতাল আছিল। চুকৰ এই চাৰিখন চোতাল একে পৰিমাণৰ। এই চাৰিখনৰ প্ৰত্যেকখনৰ চাৰিওফালে লগালগি এহাৰী এহাৰী ঘৰ আছিল, আৰু চাৰিওফালৰ সেই ঘৰবোৰৰ তলত হিজাবৰ কাৰণে চৌকা পতা আছিল। পাছত তেওঁ মোক ক'লে, গৃহটিৰ পৰিচাৰকসকলে তেওঁলোকৰ বলিৰ মাংস সিজোৱা ঘৰ এইবোৰ।